এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰি পঢ়িছো বৰষা শৰ্মাই। ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনিৰ সুবিধা অবৈধভাৱে গ্ৰহণ কৰি থকা 682গৰাকী চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে শীঘ্ৰেই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। ডিব্ৰুগড় অসম সচিবালয়ত কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। অবৈধভাৱে অৰুণোদয়ৰ সুবিধা গ্ৰহণ কৰা এই কৰ্মচাৰীসকলৰ বিৰুদ্ধে বিভাগীয় তদন্ত আৰম্ভ কৰা আৰু কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰাত মন্ত্ৰীসভাই অনুমোদন জনাইছে। বৈঠকত 2025 বৰ্ষটো কিতাপৰ বৰ্ষ হিচাপে পালনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বছৰটোৰ ভিতৰত সকলো জিলাতে গ্ৰন্থমেল অনুষ্ঠিত হ'ব আৰু গ্ৰন্থ অধ্যয়নৰ সংস্কৃতিৰ প্ৰসাৰ ঘটোৱা হ'ব। নতুন বছৰ উপহাৰ হিচাপে কিতাপ প্ৰদানৰ ব্যৱস্থাও কৰা হ'ব। বিভাগসমূহে চৰকাৰী কৰ্মচাৰীসকলৰ মাজত অধ্যয়নৰ অভ্যাস কৰি তোলাৰ বাবে এই বছৰটোতে পুথিভঁৰাল গঢ়ি তুলিব। তদুপৰি বনগাঁৱৰ গাঁওবুঢ়ালৈ 9,000 টকাকৈ পাৰিতোষিক প্ৰদানৰ বাবেও মন্ত্ৰীসভাত সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই পাৰিশ্ৰমিক বনগাঁৱৰ 278জন গাঁও প্ৰধান আৰু 668গৰাকী বন অধিকাৰ আইনৰ গাঁৱৰ গাঁও প্ৰধানক প্ৰদান কৰিবলৈ অনুমোদন জনোৱা হৈছে। ষষ্ঠ অনুসূচীৰ এলেকাৰ বাহিৰত এই নিয়ম প্ৰযোজ্য হ'ব। এই সিদ্ধান্তসমূহ অহা 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। বৰদিনৰ প্ৰাক্ষণত ৰাজ্যত খ্ৰীষ্টধৰ্মী লোকসকলৰ মাজত বৰদিনৰ আনন্দ উল্লাহ আৰম্ভ হৈছে। এই উপলক্ষে গীৰ্জাঘৰৰ লগতে নিজ নিজ বাসগৃহসমূহ ৰং বিৰঙী ফুল তৰা খ্ৰীষ্টমাছ ট্ৰী আৰু আলোকসজ্জাৰে সজ্জিত কৰি তোলা হৈছে। আজি মাজনিশাৰ পৰা গীৰ্জাসমূহত বৰদিনৰ বিশেষ সমূহীয়া প্ৰাৰ্থনাৰ লগতে কেৰল পৰিৱেশন কৰা হ'ব। প্ৰভু যীশুৰ প্ৰশংসা আৰু স্তুতি গীতেৰে ইতিমধ্যে গীৰ্জাসমূহ মুখৰ হৈ পৰিছে। ৰাজ্যৰ অন্যান্য জিলাসমূহৰ লগতে শিৱসাগৰ জিলাতো বৰদিনৰ আনন্দ উল্লাস বিৰাজ কৰিছে। এই উপলক্ষে উত্তৰ পূব ভাৰতৰ দ্বিতীয় পুৰণি গীৰ্জাৰূপে পৰিচিত শিৱসাগৰ ব্যাপটিষ্ট গীৰ্জাত কালি এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। প্ৰাক বৰদিনৰ কাৰ্যসূচীৰ অংশৰূপে শিৱসাগৰ নগৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত খ্ৰীষ্টধৰ্মী লোকসকলে উলিওৱা এটা সমদলে শিৱসাগৰ নগৰ পৰিভ্ৰমণ কৰে। হাতত মমবাতি লৈ কেৰল পৰিৱেশন কৰি আনন্দৰ বাৰ্তা বিনিময় কৰা এই সমদলটোৱে নগৰখনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। প্ৰাক বৰদিনৰ মূল প্ৰাৰ্থনা আজি সন্ধিয়া অনুষ্ঠিত হ'ব। যশস্বী চলচ্চিত্ৰ পৰিচালক শ্যাম বেনেগালৰ কালি সন্ধিয়া মুম্বাইৰ এখন হাস্পতালত দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি বৃক্কজনিত ৰোগত ভুগি থকা চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে যোৱা 14 ডিচেম্বৰত 90 বছৰ সম্পূৰ্ণ কৰিছিল। সপ্তম আৰু অষ্টম দশকত নিউ ৱেভ চিনেমাৰে হিন্দী ছবি জগতত নতুন ধাৰা সৃষ্টি কৰা শ্যাম বেনেগালৰ উল্লেখযোগ্য ছবিৰ ভিতৰত অন্যতম হৈছে অংকুৰ, মান্দি, মন্থন, চৰ্দাৰী বেগম, জুবেইদা ইত্যাদি। শেহতীয়াকৈ তেওঁ ভাৰত আৰু বাংলাদেশৰ যৌথ উদ্যোগত মুজিদ দ্য মেকিং অফ আ নেশ্যন নামৰ হিন্দী আৰু বাংলা দ্বিভাষিক ছবি নিৰ্মাণ কৰিছিল। দূৰদৰ্শনৰ হৈও তেওঁ ভাৰত এক খোজ আৰু সমিধানৰ দৰে বহু জনপ্ৰিয় ধাৰাবাহিক নিৰ্মাণ কৰিছিল। এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু এটা ফিল্মফেয়াৰ বঁটাৰে বিভূষিত বেনেগালে 2005 চনত দাদা চাহেব ফাল্কে, 1976 চনত পদ্মশ্ৰী আৰু 1991 চনত পদ্মভূষণ সন্মানেৰে সন্মানিত হৈছিল। ডিব্ৰুগড় বিমানবন্দৰৰ সম্প্ৰসাৰিত ৰানৱেটো 2025 বৰ্ষত কাৰ্যক্ষম হৈ উঠিব বুলি বিমানবন্দৰ কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত কালি অনুষ্ঠিত উপদেষ্টা সমিতিৰ এখন বৈঠকত কৰ্তৃপক্ষই এই কথা অৱগত কৰে। বৈঠকত বিমানবন্দৰটোৱে যাতে দেশৰ অন্য আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰবোৰৰ সৈতে ফেৰ মাৰিব পাৰে তাৰ বাবে প্ৰয়োজনীয় সকলো আন্তঃগাঁথনিমূলক ব্যৱস্থা উন্নত কৰাৰ লগতে যাত্ৰীসকলৰ চলাচলৰ সুবিধা অধিক সুচল কৰাৰ দিশত কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পৰামৰ্শ দিয়ে। সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ আসন্ন নিৰ্বাচনৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগে পৰিষদৰ অধীনৰ 32টা পৰিষদীয় সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰিছে। আয়োগে সদৰী কৰা তথ্য অনুসৰি উজনি অসমৰ 7খন জিলাৰ 32টা সমষ্টিৰ মুঠ ভোটদাতাৰ সংখ্যা 2,93,914। ইয়াৰে 1,45,307জন পুৰুষ আৰু 1,48,606গৰাকী মহিলা ভোটদাতা আছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।